وامرأته قائمة فضحكت فبشرناها بإسحاق ومن وراء إسحاق يعقوب.
আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰপিছত আমি তেওঁক সুসংবাদ দিলোঁ ইছহাকৰ, আৰু ইছহাকৰ পিছত ইয়াকুবৰ।